da 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 da. প্ৰেম প্ৰেম বুলি চিঞৰি চিঞৰি হেৰুৱালো সুখৰ বাট। দুবছৰ পিছতো প্ৰেমৰ নৌকাখনিয়ে বিচাৰি নাপালে ঘাট। প্ৰেম বাৰু এনেকুৱা নেকি বিচৰাজনে কেতিয়াও বিচাৰি নাপায়? হেৰুদাই কোৱাৰ দৰে প্ৰেম হেনো আৱৰণ শুনি হৃদয় জোৰায়। আজি আকৌ কবিতা লিখিম তোমাৰ নামত, তুমি কিন্তু ভুল নবুজিবা। অনুভৱৰ হেতেলিত শব্দবোৰে বৰকৈ টুকুৰি আছে, সেয়েহে লিখো বুলি বহিলো এই নীৰৱ নিশা। কি জানা, আজি মোৰ একপক্ষীয় প্ৰেমে দুবছৰ অতিক্ৰম কৰিলে, কেনেকৈ যে দিনবোৰ পাৰ হৈ গ'ল গমেই নাপালোঁ। কিন্তু তোমালৈ থকা অযুত মৰম ভালপোৱা আৰু তোমাক পোৱাৰ মনৰ হাবিয়াসবোৰ সি আগতৰেই সজীৱ আছে কহুৱা ফুলাৰ দৰে। মনৰ কথাবোৰ কবিতাৰ ভাষাৰে কৈছোঁ শুনা, তোমাৰ আকুল মৰম যেন কাতৰ বৰষুণ স্পৰ্শ কৰে ৰামধেনু আকাশৰ বৰ্ণিল সপোন। উশাহৰ সতে সহবাস কৰা মোৰ প্ৰতিক্ষণ হেঁপাহ ৰঙীন শেৱালিৰ সুৰভি তোমলা, তুমি মোৰ আওখিৰ জোন। একপক্ষীয় প্ৰেমৰ অনুভূতিবোৰো বৰ সাংঘাতিক, তুমি মোৰ কথা নাভাবিলেও কোনো কথা নাই, কিন্তু তোমাৰ সাহিত্যে মোৰ হৃদয়ৰ কোঠালিত অনবৰতেই উখল মাখল লগায়। এষাৰ কথা আছে নহয় বোলে, মই মৰিছোঁ তোমাৰ পিছত, তুমি মৰিছা আনৰ পিছত, আকৌ সি বা মৰিছে কাৰ পিছত, কথাবোৰ তেনেকুৱাই ন। ঐ এটা কথা কোৱাচোন, তুমি মোক অন্য ল'ৰাবোৰৰ দৰে ভাবিছা নেকি, যে দুদিন তোমাৰ পিছত ঘূৰি আৰু দুদিন অন্য এজনীৰ পিছত ঘূৰি? না না, মই কিন্তু তেনেকুৱা নহয়। মই ৰৈ আছিলোঁ তুমি অহালৈ, মই ৰৈ থাকিম তুমি নোপোৱালৈ, মই ৰৈয়ে থাকিম তুমি পিন্ধি অহা বুটা বচা চাদৰৰ আচলত সপোন নেদেখালৈ। ৰবা ৰবা, শেষত এটা কথা কওঁ, ধুনীয়া চেহেৰা আৰু ধন শুনে যদি তোমাক সুখ দিব পাৰে, তেন্তে মই হাৰি গ'লো, সঁচাকৈ হাৰি গ'লো তোমাৰ প্ৰেমত।